হাকৈ আছো মোক বেয়া না বাবা দে আকাশলৈ উৰিবলৈ ভয় নকৰে মুখীয়ে তেতিয়া তোমাৰ সপোন বুকুৰ ভিতৰত বান্ধি কিয়নো কষ্টলৈ আছা মোক বুজাব পাৰিবা যি জীৱনত মাতো কোনো সৰু সুৰা দুখৰ বাবে যে তুমি তোমাৰ সপোন একেবাৰে পেলাই দিছা যে নোৱাৰিবা বুলি মানুহে যে কয় সঁচাকে তোমাৰ সপোন যে তোমাৰ হয় নেজানে সিহঁতে বয়স পাৰ হ'লে ভাৱ হ'ব পাৰিলো হেঁতে কৰিব নোৱাৰিলা বুলি সকলোৱে ক'ব দে উৎসাহিত কৰা লিখি ৰখা উঠাই লোৱা প্ৰেম প্ৰেম কৰা তোমাৰ সপোন সঁচা হৈ যায় যে এক নিশ্বাস সময়ত পৰিব মনগতি নিৰিখা সপোন হৈ ল'ব মচি পেলোৱা কি কেনেকে কি হৈ যায় জীৱনত সঁচাকে পাৰিবা তুমি মোৰ মনে একেবাৰে কৈ আছে বন্ধু মানুহৰ আটাইতকৈ এলেখোৱা মনে শত্ৰু ডিটাৰমিনেশ্যন আৰু কষ্টৰ অসাধৰ একো নাই কোনে কৰ্ম কৰে সি জীৱনত কোনো দুখ নাপায় জানি ল'বা মনৰ ৰাখিবা মোৰ সকলো কথা কোনো এটা ৰেচন নাই 100% সঁচা সঁচা আৰু হৃদয়ৰ ভিতৰত নাৰাখিবা ভয় কৰি তুমি চ'ৰ্চ পাবা তুমি সঁহাৰি নাপায় Thank you.